এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, উজনি অসমৰ বান ক্ষতিগ্ৰস্ত তিনিখন জিলাৰ 16,746 পৰিয়ালৰ বাবে ৰাজ্য চৰকাৰৰ 25,12,00,000 টকা মুকলি, ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা, নেৰানেপেৰা বৰষুণৰ ফলত আজি গুৱাহাটীৰ দুটা স্থানত ভূমিস্খলন, 4 জনৰ প্ৰাণহানি, মন্ত্ৰী কৌশিক ৰায়ৰ উপস্থিতিত গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত পানী জমা হোৱা আৰু বান প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহক লৈ পৰ্যালোচনা বৈঠক, অসম চুক্তিৰ ফচল IIT গুৱাহাটী জনসাধাৰণৰ অভিলাষ পূৰণৰ মাধ্যম হিচাপে পৰিগণিত হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, আৰু ৰাজ্যৰ বিভিন্ন স্থানত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 সংখ্যক তিৰুভাৱ তিথি পালন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে উন্নয়ন, আত্মনিৰ্ভৰশীলতা আৰু জনকল্যাণৰ নিদৰ্শনেৰে আজি একেলগে 3টা পদক্ষেপৰ আৰম্ভণি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত আয়োজিত এটা বিশেষ অনুষ্ঠানৰ পৰা অন্তৰ্বৰ্তী বান সাহায্য আঁচনিৰ চতুৰ্থ পৰ্যায়ৰ অধীনত উজনি অসমৰ বান ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 16,746 পৰিয়ালক 25,12,00,000 টকা মোকলাই দিয়ে। প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰে ধনৰাশি মুকলি কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে চৰকাৰে ইতিমধ্যে প্ৰায় 1,17,095 পৰিয়ালক অন্তৰ্বৰ্তী সাহায্যৰ প্ৰথম কিস্তি হিচাপে 15,000 টকাকৈ প্ৰদান কৰিছে। তেওঁ কয় যে শিৱসাগৰত 1,992, যোৰহাটত 297, চৰাইদেউত 387 আৰু গোলাঘাটত 52টা বীমা সম্পৰ্কীয় দাবী নিষ্পত্তি কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানলৈকে 14,227 লোকে ঋণৰ কিস্তি পৰিশোধৰ সকাহ বিচাৰি আবেদন জনাইছে আৰু ইয়াৰ ভিতৰত বেংকে 13,943 ব্যক্তিৰ আবেদনত অনুমোদন জনাইছে। শিৱসাগৰ আৰু চৰাইদেউৰ অৰুণোদয় হিতাধিকাৰীয়ে 10 ছেপ্টেম্বৰত 2,000 টকাকৈ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।
আমি এই 4খন জিলাত অৰুণোদয় আঁচনিৰ জৰিয়তে 4,38,183 মাতৃক আমি 2,500 প্ৰদান কৰিছিলোঁ। এই মাহতো 10 ছেপ্টেম্বৰ তাৰিখে আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আই মাতৃসকলক 2,000 অৰুণোদয় প্ৰদান কৰিম। আমি 1,250 দিওঁ, কিন্তু বানপীড়িত ৰাইজলৈ আমি এইবাৰো 2,000 আগবঢ়াম। তাৰ পৰৱৰ্তী সময়ত কেইবাটাও পৰ্যায় পাৰ হৈ আজি আমি আৰু প্ৰায় 16,746 পৰিয়ালক আমি 15,000 এককালীন বান সাহায্য আগবঢ়াম। ইয়াৰ ফলত 1,17,095 পৰিয়ালে 175 কোটি লাভ কৰিব।
এই অনুষ্ঠানত অংশ লৈ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কয় যে বৰ্তমানলৈকে বান ক্ষতিগ্ৰস্তসকলৰ বাবে 175,64,00,000 টকা মোকলাই দিয়া হৈছে। ছেপ্টেম্বৰত ক্ষীপ্ৰ ক্ষতি মূল্যায়নৰ পৰৱৰ্তী প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ অধীনত চৰকাৰী আৰু ৰাজহুৱা শিক্ষানুষ্ঠানৰ সদ্য স্নাতকসকলৰ বাবে আৰ্থিক সাহায্য আগবঢ়োৱা হয়। প্ৰথম পৰ্যায়ত 4 মাহৰ বাবে এই সাহায্য আগবঢ়োৱা হৈছে। 48,188 অৰ্হতা সম্পন্ন প্ৰাৰ্থীক এবছৰৰ বাবে 2,500 প্ৰদান কৰা হ'ব। এই আঁচনিৰ বাবে 2026-27 বিত্তীয় বৰ্ষৰ বাবে 118,60,00,000 টকা ধাৰ্য কৰা হৈছে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ গোলকীয় মানৱ প্ৰতিভাৰ বাবে বিদেশী ভাষা আঁচনি CM ফ্লাইটৰ সংশোধিত নীতি অনুসৰি প্ৰথম কিস্তিৰ ধনো প্ৰদান কৰা হয়। প্ৰথম পৰ্যায়ত 200 যুৱক যুৱতী এই আঁচনিৰ দ্বাৰা লাভান্বিত হ'ব। আঁচনিখনৰ অধীনত যোগ্য প্ৰাৰ্থীসকলক 1,50,000 পৰ্যন্ত বিত্তীয় সাহায্য আৰু ৰাজ্যৰ যুৱক যুৱতীসকলক বিদেশত চাকৰি লাভৰ বাবে সহায় কৰাৰ অৰ্থে যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। অসমৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকাই দেখা দিছে। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে আজি হঠাৎ কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ পাছত বেকী নৈৰ জলস্তৰ বৃদ্ধি পাইছে। নৈখনৰ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বাক্সাৰ জিলা প্ৰশাসনে মাইকযোগে নাৰায়ণগুৰিৰ নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বাক্সা জিলা আৰু শালবাৰী মহকুমা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়াই বেকী নৈ পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয়। ইপিনে নাগালেণ্ডত হোৱা প্ৰবল বৰষুণৰ ফলত ভোগদৈ নৈৰ জলস্তৰ বৃদ্ধি হোৱাত উজনিতো বানৰ আশংকাই দেখা দিছে। ইতিমধ্যে বান বিধ্বস্ত চৰাইদেউ, শিৱসাগৰ আৰু যোৰহাট জিলাত জিলা প্ৰশাসনে পুনৰ হাই এলাৰ্ট জাৰি কৰিছে। নাগালেণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীয়ে প্ৰকাশ কৰা বিবৃতিৰ ওপৰত ভিত্তি কৰি 30 আগষ্টৰ পৰা 2 ছেপ্টেম্বৰ পৰ্যন্ত সকলোকে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। বিশ্বনাথ জিলাৰ গহপুৰৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। জিলাখনৰ পাহাৰীয়া ছত্ৰং, কুকুৰজান, ব্ৰহ্মজান, বালিজান নৈৰ জলস্তৰ বৃদ্ধি পাইছে। জিলাখনৰ বানপীড়িত লোকসকলক পৰ্যাপ্ত পৰিমাণে সাহায্য আগবঢ়োৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে। বিত্ত, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গহপুৰৰ কেইবাটাও বান প্ৰভাৱিত অঞ্চল পৰিদৰ্শন কৰে। বানপীড়িত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁ সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ আশ্বাস দিয়ে।
এই অঞ্চলত বিশেষকৈ গহপুৰ আৰু বিহালী বিধানসভা সমষ্টিৰ যোৱাকালি যথেষ্ট অঞ্চলত পানী হৈছিলে আৰু এই বালিজান অঞ্চলতো বালিজান নদীৰ পানী হৈছিলে। মই আজি তাকে চাবলৈ আহিছিলোঁ। দুয়োগৰাকী বিধায়ক আমাৰ সাংসদ ডাঙৰীয়াও আছে। গতিকে চাই যিটো দেখা গৈছে যে পাহাৰীয়া নদী হঠাৎ পানীটো বাঢ়ি আহে আৰু পানী বাঢ়ি আহি বৃহৎ অঞ্চল এটা প্লাবিত হয়। আমাৰ জলসম্পদ বিভাগৰ লোকসকলো আছে, তেখেতসকলক এটা ছাৰ্ভে কৰিবলৈ দিয়া হৈছে যে এই পানীৰ পৰা পৰিত্ৰাণ পোৱাৰ কি উপায় হ'ব পাৰে। তাৰোপৰি এই অঞ্চলৰ ৰাইজক যিখিনি ইমিডিয়েট সাহাৰ্য দিব লগা হৈছিল ইতিমধ্যে দিয়া হৈছে। যোৱাকালিয়ে আমাৰ ৰাইজক ইয়াত গীৰ্জাঘৰত থকা খোৱা লোৱাৰ ব্যৱস্থাখিনি কৰা হৈছে আৰু এতিয়া যিখিনি সাহাৰ্যৰ প্ৰয়োজন হ'ব চৰকাৰৰ ফালৰ পৰা সেইখিনি ঠিকে থাকিব, অসুবিধা নাই। কিন্তু যিহেতু প্ৰাকৃতিক দুৰ্যোগ, আমাৰ দায়িত্বটো হ'ল যে এই দুৰ্যোগত যাতে ভৱিষ্যতে আৰু অসুবিধা নহয় তাক কেনেকৈ সমাধান কৰিব পাৰে তাৰ ওপৰত স্থানীয় ৰাইজৰ লগত আলোচনা কৰিছোঁ।
নেৰানেপেৰা বৰষুণৰ ফলত আজি গুৱাহাটী মহানগৰীৰ দুটা স্থানত সংঘটিত ভূমিস্খলনত চাৰিজন লোকৰ মৃত্যু হয়। মদঘৰীয়াত সংঘটিত ভূমিস্খলনত একেটা পৰিয়ালৰ তিনিজন লোকে প্ৰাণ হেৰুৱায়। বৰষুণৰ ফলত পাহাৰৰ মাটি খহি পৰাত পৰিয়ালটোৰ নগেন ৰাজবংশী, সুনু ৰাজবংশী আৰু মীনা ৰাজবংশী নামৰ লোককেইজন মৃত্যুমুখত পৰে। স্থানীয় ৰাইজ আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰে। বিধায়ক ডঃ তপন দাসে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে মৃত ব্যক্তিকেইগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ঘটনা সন্দৰ্ভত সাংবাদিকৰ আগত বিধায়কগৰাকীয়ে এইদৰে কয়।
আমি গোটেই ঘটনাটো ইতিমধ্যে আপোনালোকে দেখিছে আৰু এতিয়া তেখেতসকলক নিব বিচাৰিছে। এটা কণমানি 11 বছৰীয়া ল'ৰা আছে আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ সাহাৰ্য দিব লগা হয় সেই সাহাৰ্যটো আমি ঘোষণা কৰিম আৰু তেখেতসকলক নিব ওলাইছে এইটোৱে আৰু। ঠিক আছে, ঘৰত যিখিনি আছে সেইখিনিক আমি এতিয়া তললৈকে আনিম। আমি যিখিনি বিপদজনক অৱস্থাত আছে তেখেতসকলক তললৈকে আনি তেখেতসকল তলত আমি ৰখাৰ ব্যৱস্থা কৰিম।
গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত চিন্ময় প্ৰকাশ ফুকনেও ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। সাতগাঁৱৰ তালতলত সংঘটিত দ্বিতীয়টো ভূমিস্খলনৰ ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হয়। পাহাৰৰ পৰা শিল খহি পৰাত পি সুমিত্ৰা নামৰ মহিলাগৰাকী মৃত্যুমুখত পৰে। ইপিনে আজি পুৱা অহা ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ কেইবাটাও অঞ্চল জলমগ্ন হৈ পৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি মিছন বানমুক্ত গুৱাহাটীৰ অধীনত আই আই টি গুৱাহাটী অধ্যাপক আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। অসম সচিবালয়স্থিত মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত পানী জমা হোৱা আৰু বান প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। বৈঠকত এই সম্পৰ্কে কৰা অধ্যয়ন, ইতিমধ্যে গ্ৰহণ কৰা ব্যৱস্থা আৰু বান সমস্যা ৰোধৰ বাবে প্ৰস্তাৱিত ব্যৱস্থাসমূহৰ সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা আগবঢ়োৱা হয়। আলোচনাৰ অন্তত জালুকবাৰীৰ পৰা যোৰাবতলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ অংশত 7টা স্পৰ্শকাতৰ স্থান চিনাক্ত কৰা হয় আৰু প্ৰতিটো স্থানৰ বাবে নিৰ্দিষ্ট প্ৰশমনমূলক ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়োৱা হয়। বৈঠকত হোৱা আলোচনাৰ ভিত্তিত চিনাক্ত কৰা ব্যৱস্থাসমূহ ৰূপায়ণৰ বাবে সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহৰ দায়িত্ব নিৰ্ধাৰণ কৰা হয়। মন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিভাগ আৰু সংস্থাক পাৰস্পৰিক সমন্বয়েৰে নিৰ্ধাৰিত সময়ত কাম সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সময়মতে ৰূপায়ণ কৰাটো নিশ্চিত কৰিবলৈ মন্ত্ৰীগৰাকীয়ে 15 দিনৰ পাছত এখন পৰৱৰ্তী পৰ্যালোচনা বৈঠক আহ্বান কৰিবলৈও নিৰ্দেশ দিয়ে। অসম চুক্তিত সন্নিৱিষ্ট অন্যতম প্ৰস্তাৱ অনুসৰি গঢ় লৈ উঠা আই আই টি গুৱাহাটী ৰাজ্যখনৰ জনসাধাৰণৰ অভিলাষ আৰু আশা আকাংক্ষা পূৰণৰ উৎকৃষ্ট মাধ্যম হিচাপে পৰিগণিত হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে। আই আই টি গুৱাহাটীত 33 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশ লৈ আজি মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। এই প্ৰতিষ্ঠানটোৱে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধিক আৰু বিদ্যায়তনিক উত্তৰণৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। কম সময়ৰ ভিতৰতে আই আই টি গুৱাহাটীয়ে দেশৰ ভিতৰতে অন্যতম প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। প্ৰতিষ্ঠানটোৰ শিক্ষক শিক্ষয়িত্ৰী, গৱেষক আৰু ছাত্ৰ ছাত্ৰীসকলৰ প্ৰচেষ্টাতে এয়া সম্ভৱ হৈ উঠিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। উত্তৰ পূৰ্বাঞ্চলৰ পৰিৱেশ সংৰক্ষণ, জলবায়ু পৰিৱৰ্তনকে ধৰি বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ গৱেষণাই পৰৱৰ্তী সময়ত সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। বিদ্যায়তনিক দিশৰ লগতে এনেধৰণৰ সুদূৰ প্ৰসাৰী বিষয়সমূহত প্ৰতিষ্ঠানটোৱে গুৰুত্ব আৰোপ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
ভেলু অব এন ইনস্টিটিউশন সাচ এস আইআইটি গুৱাহাটী ডিআরএফও ক্যানট বি মেজার্ড অনলি বাই দ্য কোয়ালিটি অফ ইটস একাডেমিক প্রোগ্রামস অর দ্য নাম্বার অফ দ্য রিসার্চ পেপার ইট প্রোডিউসেস ইটস লার্জার কন্ট্রিবিউশন লাইজ ইন ইটস এবিলিটি টু অ্যাপ্লাই নলেজ টু ডিফিকাল্ট প্রবলেমস অ্যান্ড ট্রান্সলেট রিসার্চ ইন্টু সলিউশন দ্যাট ইম্প্রুভস দ্য লাইফ অফ দ্য পিপল The government of Assam is already working with IIT Guwahati across several areas. This partnership provides a strong foundation for what we can achieve together in the future. One of our most important collaboration is the Assam Advanced Healthcare Innovation Institute.
ৰাজ্যৰ বিভিন্ন স্থানত আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 সংখ্যক তিৰুভাৱ তীৰ্থি শ্ৰদ্ধা ভক্তিৰে পালন কৰা হৈছে। তিৰুভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰসমূহত আজি ভাগৱত পাঠ নাম প্ৰসংগ অনুষ্ঠিত হয়। তিৰুভাৱ তিথিত গুৰুজনালৈ প্ৰণিপাত জনাই নামঘৰ সত্ৰত পুৱাৰ পৰাই ভকত বৈষ্ণৱ সমবেত হৈ নাম প্ৰসংগ কৰে। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান লখিমপুৰৰ লেটেকুপুখুৰী, ডিব্ৰুগড়, শিৱসাগৰ, বৰদোৱা, বৰপেটা, সত্ৰনগৰী মাজুলী, ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ, গোৱালপাৰাৰ কেউলীয়াহাটী সত্ৰ আৰু শ্যামৰায় সত্ৰৰ লগতে গুৱাহাটী মহানগৰী নামঘৰসমূহতো সাহিত্য সংস্কৃতিৰ পূজাৰী, অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষজনাৰ তিথি উপলক্ষে নাম প্ৰসংগৰ আয়োজন কৰা হয়। কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। ৰাতিপুৱা প্ৰভাত বন্দনাৰ জৰিয়তে কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। পিছত ভাগৱত পাঠ নাম প্ৰসংগ অনুষ্ঠিত হয়। গুৰুজনাৰ তিথি উপলক্ষে সন্ধিয়ালৈ কোনো কোনো ঠাইত অংকীয়া ভাওনাৰো আয়োজন কৰা হৈছে। শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰই মহাপুৰুষজনাৰ তিথি গুৰু কীৰ্তন হিচাপে চাৰিদিনীয়াকৈ পালন কৰিছে। প্ৰথম দিনা চাউল ভোজনী, দ্বিতীয় দিনা থাপনি, আজি তৃতীয় দিনা মূল কীৰ্তন আৰু কাইলৈ শেষৰ দিনা ভাঙনি অনুষ্ঠিত হ'ব। নগাঁও জিলাৰ বটদ্ৰৱা থানত আজি গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হয়। এই উপলক্ষে পুৱাৰ পৰাই নাম প্ৰসংগ আৰু বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ইপিনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ দৰ্শনাৰ্থীসকলৰ বাবে আজিৰ পৰা কেতবোৰ বিধি ব্যৱস্থা কাৰ্যকৰী হৈছে। এই অনুসৰি 12 বছৰ বয়সৰ তলৰ আৰু 70 বছৰ ঊৰ্ধৰ দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশ পত্ৰ প্ৰয়োজন নহ'ব। দৰ্শনাৰ্থীৰ বাবে প্ৰৱেশ পত্ৰ নিৰিখ 25 টকাকৈ ধাৰ্য কৰা হৈছে। পুৱা 9:30 বজাৰ পৰা বিয়লি 5:30 বজালৈ এই প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব। 6 বজাৰ পূৰ্বে দৰ্শনাৰ্থীয়ে বটদ্ৰৱা দৰ্শনথলী ত্যাগ কৰিব লাগিব। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে আৱিৰ্ভাৱ ক্ষেত্ৰত প্ৰথমটো টিকট ক্ৰয় কৰি এই নতুন বিধি ব্যৱস্থাৰ শুভাৰম্ভ কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
গুৱাহাটীৰ প্ৰায় 1.5 কোটি সাংস্কৃতিক সংগঠনৰ সন্মিলিত মঞ্চ আৰু ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অহা 7 ছেপ্টেম্বৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দামোদৰদেৱ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ গৰিষ্ঠ সংখ্যক ন পুৰণি শিল্পীয়ে এই অনুষ্ঠানত অংশ ল'ব। চানমাৰীৰ পূব গুৱাহাটী বিহু সন্মিলনীৰ সভাগৃহত আজি অনুষ্ঠিত এখন সংবাদমেলত সন্মিলিত মঞ্চৰ প্ৰতিনিধিসকলে কয় যে 7 ছেপ্টেম্বৰৰ পুৱা পতাকা উত্তোলনেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। আবেলি বিশিষ্ট শিল্পীদ্বয় দীপেন বৰুৱা আৰু পুলক বেনাৰ্জীয়ে সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে তৃতীয়াধৰ কাৰ্যসূচী আৰম্ভ হ'ব। ৰাজ্য চৰকাৰে টিয়ক চাহ বাগিচাৰ চিকিৎসক দেৱেন দত্তৰ হত্যাৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা বছৰ 30 জুলাইত দিয়া ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই ৰায়যোগে অভিযুক্ত কেইজনৰ অপৰাধ হত্যাৰ পৰা শাস্তিযোগ্য অপৰাধলৈ অৱনমিত কৰিছিল আৰু শাস্তি মৃত্যুদণ্ডৰ পৰা যাৱজ্জীৱন কাৰাদণ্ডলৈ লাঘৱ কৰিছিল। উচ্চতম ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ আবেদন মৰ্মে প্ৰতিবাদী পক্ষলৈ জাননী জাৰি কৰিছে। ন্যায়ালয়ে প্ৰতিবাদী পক্ষক 4 সপ্তাহৰ ভিতৰত নিজৰ সঁহাৰি জনাবলৈ কৈছে। উল্লেখযোগ্য যে 2019 চনত যোৰহাটত টিয়ক চাহ বাগিচাৰ চিকিৎসালয়ত কৰ্মৰত ডাঃ দেৱেন দত্তক একাংশ কৰ্মীয়ে আক্ৰমণ কৰি নৃশংসভাৱে হত্যা কৰিছিল আৰু এই হত্যাক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। উজনি অসমৰ বান ক্ষতিগ্ৰস্ত 3খন জিলাৰ 16,746টা পৰিয়ালৰ বাবে ৰাজ্য চৰকাৰৰ 25,12,00,000 টকা মুকলি। ৰাজ্যৰ কেইবাখনো জিলাত পুনৰ বানৰ আশংকা। নেৰানেপেৰা বৰষুণৰ ফলত আজি গুৱাহাটীৰ 2টা স্থানত ভূমিস্খলন, 4জনৰ প্ৰাণহানি। মন্ত্ৰী কৌশিক ৰায়ৰ উপস্থিতিত গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথত পানী জমা হোৱা আৰু বান প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহক লৈ পৰ্যালোচনা বৈঠক। অসম চুক্তিৰ ফচল আইআইটি গুৱাহাটী জনসাধাৰণৰ অভিলাষ পূৰণৰ মাধ্যম হিচাপে পৰিগণিত হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। আৰু ৰাজ্যৰ বিভিন্ন স্থানত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 430 সংখ্যক তিৰুভাৱ তিথি পালন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব। Thank you.